নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ অধ্যক্ষতাত এখন ন্যায়িক আয়োগ গঠন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰিছে। তেওঁ কয় যে জনতাৰ শিল্পীগৰাকীৰ মৃত্যু ৰহস্য ভেদ কৰিবৰ বাবে উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ এগৰাকী ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰিবলৈ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল। এই পত্ৰৰ প্ৰতি সঁহাৰি জনাই মুখ্য ন্যায়াধীশে সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত আয়োগ গঠনৰ অনুমতি প্ৰদান কৰে।
মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই জাষ্টিছ সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে। যিসকল লোকে এই বিষয়ত দৃষ্টি ৰাখে তেওঁলোকে নিজেই জানে যে হাইকোৰ্টৰ ছিটিং জাজে জুডিচিয়েল কমিশ্যন হেড কৰা আমাৰ ৰাজ্যত কৰবাত আগত এবাৰ বা দুবাৰ হ'ব পাৰে, কিন্তু ই স্বাভাৱিক নহয়। অহাকালি আমি জাষ্টিছ সৌমিত্ৰ শইকীয়া আয়োগ গঠন কৰিম আৰু এতিয়া যিসকলে ইউটিউব, ফেচবুক, টুইটাৰত জুবিনৰ হত্যাৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰিছিল, এতিয়া তেওঁলোকৰ দায়িত্ব হ'ব যে তেওঁলোকে এই ন্যায়িক আয়োগৰ সন্মুখলৈ গৈ শপতনামা দাখিল কৰা।
আনহাতে জি এম চি এইচত কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কাইলৈ আদালতত দাখিল কৰাৰ লগতে গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে। তেওঁ কয় যে ছিংগাপুৰৰ পৰা প্ৰেৰণ কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কালি শিল্পীগৰাকীৰ পন্নী গৰিমা শইকীয়া গাৰ্গক প্ৰদান কৰা হৈছে। ইফালে 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ত 30 লাখ হিতাধিকাৰীক পুঁজি বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। বি টি আৰৰ জিলাকেইখনৰ বাহিৰে ৰাজ্যৰ বাকী জিলাৰ হিতাধিকাৰীসকলে এই পুঁজি লাভ কৰিব বুলি তেওঁ কয়। ৰাজ্যত শীঘ্ৰে 35,000 প্ৰাৰ্থীক সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি প্ৰদান কৰা হ'ব বুলিও সামাজিক মাধ্যমৰ বাৰ্তাটোত তেওঁ উল্লেখ কৰে। ৰাজ্যৰ বান সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগে 15টা স্থানত বৃহৎ জলাশয় খননৰ পৰিকল্পনা কৰিছে। নদী সংযোগ কৰি এই জলাশয়সমূহ খনন কৰা হ'ব। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে গৃহ মন্ত্ৰালয়ে ইয়াৰ বাবে 692 কোটি টকাৰ অনুমোদন দি দিয়ে। বান প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত ৰাজ্যখনত 900 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে। এই মথাউৰিসমূহ মেগা টিউব আৰু জিঅ' বেগ ব্যৱহাৰ কৰি শক্তিশালী ৰূপত নিৰ্মাণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে বানৰ সমস্যাৰ বাবে ৰাজ্যৰ যিবোৰ অঞ্চলত পূৰ্বে এটা কৃষিকাৰ্যও কৰিব পৰাটো সম্ভৱ হৈ উঠা নাছিল, তেনে অঞ্চলসমূহত এতিয়া বছৰত 2-3টা কৃষিকাৰ্য কৰিব পৰা হৈছে। গোলাঘাট জিলাৰ সৰুপথাৰৰ অসম নগালেণ্ড সীমান্তৰ বি ছেক্টৰৰ চুঙাজানৰ টেঙাতল গাঁৱত যোৱা নিশা নগা দুৰ্বৃত্তই কমেও 100টা বাসগৃহত অগ্নি সংযোগ কৰা ঘটনা সন্দৰ্ভত আজি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়াই বুজ লয়। জিলাখনৰ আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক ৰাজেন সিং, বন বিভাগৰ লোক, চি আৰ পি এফ, সীমান্ত দণ্ডাধীশ আৰু আৰক্ষীৰ অন্যান্য বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ সবিশেষ বুজ লয়। স্থানীয় লোকৰ অভিযোগ অনুসৰি নিশা নগালেণ্ডৰ বহু লোক আহি গাঁওখনত গুলীচালনা কৰাৰ লগতে 100টাৰো অধিক বাসগৃহত অগ্নি সংযোগ কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বজালি জিলাৰ পাঠশালাৰ শ্বহীদ মদন ৰাওতা মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় ডায়েলেছিছ প্ৰকল্পৰ অধীনত এটা বিনামূলীয়া ডায়েলেছিছ কেন্দ্ৰ মুকলি কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে দেশৰ আগশাৰীৰ চিকিৎসালয় এপল'ৰ সৈতে ৰাজ্য চৰকাৰে কৰা চুক্তি অনুসৰি স্বাস্থ্যখণ্ডত ডায়েলেছিছৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে এই কেন্দ্ৰটোত এতিয়াৰে পৰা প্ৰতিদিনে 12গৰাকীকৈ ব্যক্তিক ডায়েলাইছিছ কৰিব পৰা যাব। এই কেন্দ্ৰটোৱে বজালি জিলাৰ ৰাইজক উপকৃত কৰিব বুলি আশা কৰা হৈছে। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত এছ আই টিয়ে কালি নিশা গ্ৰেপ্তাৰ কৰা জুবিন গাৰ্গৰ সহ কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু বাদ্যযন্ত্ৰী শেষৰজ্যোতি গোস্বামীক 14 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে পুৱা 2:00 কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। পিছত আদালতে অভিযুক্ত শেষৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভাক 14 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।